নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে: ডিব্ৰুগড়ৰ অসম সচিবালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অসম মন্ত্ৰীসভাৰ বৈঠক। অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যখনত চলোৱা তৃতীয়টো বিশেষ অভিযানত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা 430লৈ বৃদ্ধি। তিনিওটা পৰ্যায়তে ধুবুৰী জিলাত সৰ্বাধিক গোচৰ ৰুজু। পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ 382খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 120 কোটি টকা মুকলি। ৰাজ্যজুৰি কালি শ্বহীদ কনকলতাৰ জন্ম শতবাৰ্ষিকী পালন। আৰু মহিলা ক্ৰিকেটত ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাৰ একেটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ হিচাপে নতুন অভিলেখ। ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হ'ব। তিনিদিনীয়া উজনি অসমৰ ভ্ৰমণসূচীৰে বৰ্তমান ডিব্ৰুগড়ত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত অধ্যক্ষতা কৰিব। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনক ৰাইজৰ অধিক ওচৰ চপাই নিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ অংশ হিচাপে যোৱা 6 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ যিটো মাইজান পথৰ যি ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ আছে তাতেই তেওঁ অসম সচিবালয় ডিব্ৰুগড়ত অসম সচিবালয় মুকলি কৰিছিল। আৰু সেই সচিবালয়তে আজি অসম মন্ত্ৰীসভাৰ বৈঠক সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'ব। আৰু ইয়াত যিকেইগৰাকী মন্ত্ৰী তাত আছে, যেনে যোগেন মোহন আছে, তাৰপাছত আমাৰ প্ৰশান্ত ফুকন আছে, তাত পীয়ুষ গোৱালাও আছে, এইসকল যিসকল মন্ত্ৰী আছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ সৈতে একেলগে মন্ত্ৰীসভাৰ বৈঠকত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ উদ্দেশ্য আছিলে যে আমাৰ যিখন ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, তাৰপিছত মাজুলী, চৰাইদেউ, যোৰহাট, গোলাঘাট এই জিলাকেইখনৰ আৰু ইফালে ধেমাজি, লখিমপুৰ জিলা আছিলে, এই জিলাকেইখনৰ প্ৰশাসনীয় কাম কাজ অধিক সুচাৰু কৰাৰ বাবে এই সচিবালয় গঠন কৰা হৈছিল। আৰু ইয়াৰ লগতে শিলচৰতো সচিবালয়ৰ গঠনৰ কথা কোৱা হৈছিলে। কিন্তু ডিব্ৰুগড় সচিবালয়ত আজি যিখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব, এই মন্ত্ৰীসভাৰ বৈঠকে সেই অঞ্চলটোৰ প্ৰশাসনীয় কাম কাজ ত্বৰান্বিত কৰাত অধিক সহায় কৰিব বুলি আশা কৰা হৈছে। আৰু মুখ্যমন্ত্ৰী আজি কেইবাটাও কাৰ্যসূচী ডিব্ৰুগড়ত আছে, ইয়াৰ ভিতৰত আমি বাতৰিত শুনিছোঁ এতিয়া। আৰু এই মন্ত্ৰীসভাৰ বৈঠকে কি সিদ্ধান্ত লয় সেয়া জানিবলৈ আগ্ৰহান্বিত হৈছে।
আজি সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'বলগীয়া বৈঠকখনত পৰিবহণ মন্ত্ৰী যোগেন মোহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত থাকিব। বৰ্তমান গুৱাহাটী আৰু আন জিলা সদৰত থকা মন্ত্ৰীসভাৰ সদস্যসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ ল'ব। মুখ্যমন্ত্ৰীৰ ব্যস্ত কাৰ্যসূচীৰ অংশ হিচাপে আজি দিনৰ 11 বজাত ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত নগদ ধন আৰু সাহায্য বিতৰণ কৰা হ'ব। অনুষ্ঠানত প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড০ বাণীকান্ত কাকতি মেধাবতাৰ অধীনত 2,593 গৰাকী শিক্ষাৰ্থীক স্কুটি প্ৰদান কৰাৰ লগতে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰ লাভ কৰা 1,255 গৰাকী ছাত্ৰ ছাত্ৰীক নগদ ধন প্ৰদান কৰা হ'ব। সেইদৰে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত 10,270 গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি ভ্ৰমণৰ প্ৰথম দিনা লখিমপুৰ বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা হিতাধিকাৰীয়েহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে। তেওঁ ৰঙানদীত পকী দলং আৰু চৰকাৰী আইন মহাবিদ্যালয়ৰ ভৱনটো উদ্বোধন কৰে। তদুপৰি বানত ক্ষতিগ্ৰস্ত 22,636টা পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰে। এই ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ জিলাসমূহত চলি থকা বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিৰ কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিব। অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যখনত চলোৱা তৃতীয়টো বিশেষ অভিযানত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা 430লৈ বৃদ্ধি পাইছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এই সন্দৰ্ভত বৰ্তমানলৈকে 345টা গোচৰ ৰুজু কৰা হৈছে। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই কয় যে তিনিটা পৰ্যায়তে ধুবুৰী জিলাত সৰ্বাধিক গোচৰ ৰুজু হৈছে। অসম আৰক্ষীৰ বিশেষ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰি কয় যে শীঘ্ৰে আৰু কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হ'ব। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এখন সংবাদমেলত কয় যে এই অভিযানকালত গ্ৰেপ্তাৰ কৰাসকল নাবালিকাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা পুৰুষ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য। এই লোকসকলৰ ভিতৰত দুজন শোণিতপুৰ আৰু দক্ষিণ শালমাৰা জিলাৰ কাজীও আছে বুলি শ্ৰীগুপ্তাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই অভিযানত গ্ৰেপ্তাৰ কৰা লোকসকলক আদালতত শীঘ্ৰে হাজিৰ কৰোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। ৰাজ্য চৰকাৰে এই কুপ্ৰথা বন্ধ কৰিবলৈ সাহসী পদক্ষেপ অব্যাহত ৰাখিব বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা বছৰৰ ফেব্ৰুৱাৰীত আৰম্ভ কৰা প্ৰথম পৰ্যায়ৰ বাল্যবিবাহ বিৰোধী অভিযানত 3,425 লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 4,387 গোচৰ ৰুজু কৰা হৈছিল। অক্টোবৰত চলোৱা দ্বিতীয় পৰ্যায়ৰ অভিযানত 913 লোকক গ্ৰেপ্তাৰ কৰাৰ উপৰি 682 গোচৰ ৰুজু হৈছিল বুলি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰে। পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ 382 বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 120 কোটি টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় চৰকাৰে পি এম শ্ৰী আঁচনিৰ অধীনত দেশৰ 12,084 বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষা বিভাগৰ এটা সূত্ৰই জানিবলৈ দিয়া মতে দুটা পৰ্যায়ত অসমৰ নিৰ্বাচিত এই 382 বিদ্যালয়ৰ আন্তঃগাঁথনিত উন্নয়ন সাধন কৰা হ'ব। ইয়াৰ ভিতৰত 266 বিদ্যালয় প্ৰথম পৰ্যায়ত আৰু বাকী 116 বিদ্যালয় দ্বিতীয় পৰ্যায়ত আন্তঃগাঁথনি উন্নয়নৰ বাবে বাছনি কৰা হৈছে। এই বিদ্যালয়সমূহৰ ভিতৰত 88 নিম্ন প্ৰাথমিক, 33 উচ্চ প্ৰাথমিক, 138 মাধ্যমিক আৰু 123 উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে। এই বিদ্যালয়সমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে পি এম শ্ৰী আঁচনিৰ অধীনত 2023-24 বিত্তীয় বৰ্ষত 127,47,00,000 টকাৰ অনুমোদনৰ 57,35,00,000 টকা মুকলি কৰি দিয়ে। চলিত 2024-25 বিত্তীয় বৰ্ষত 296,28,00,000 টকাৰ অনুমোদন দি যোৱা নৱেম্বৰত 62,65,00,000 টকা মুকলি কৰি দিছে। এই আঁচনিৰ অধীনত ৰাজ্যৰ বিদ্যালয়সমূহত বিজ্ঞান লেবৰেটৰী, স্মাৰ্ট ক্লাছৰুম, পুথিভঁৰাল, বিদ্যালয়সমূহৰ প্ৰয়োজনীয় আচবাব, খেলপথাৰ নিৰ্মাণ, বিদ্যালয় সেউজীয়াকৰণ, ঔষধি গছৰ পুলি ৰোপণ আদি ব্যৱস্থা কৰা হ'ব। ৰাষ্ট্ৰৰ প্ৰগতিলৈ কৃষকসকলৰ অৱদানৰ সন্মানাৰ্থে আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন কৰা হৈছে। দেশৰ পঞ্চমগৰাকী প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ স্মৃতিত প্ৰতিবছৰে 23 ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় কৃষক দিৱস ৰূপে উদযাপন কৰা হয়। এই বিশেষ দিনটোত খাদ্য সুৰক্ষা সুনিশ্চিতকৰণ, গ্ৰাম্য অৰ্থব্যৱস্থা সবলীকৰণ আৰু দেশৰ কৃষি ঐতিহ্য সংৰক্ষণত কৃষকসকলৰ ভূমিকাক স্মৰণ কৰা হয়। উল্লেখযোগ্য যে কৃষকসকলৰ ভূমিকাক সন্মান যাচি তেওঁলোকৰ আৰ্থসামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী কৃষক মানধন যোজনা অন্যতম। এই আঁচনিসমূহৰ অধীনত আৰ্থিক সুৰক্ষা, বিপদৰ শংকা হ্ৰাসৰ উপায়ৰ লগতে কৃষকসকললৈ দীৰ্ঘম্যাদী সামাজিক সুৰক্ষা প্ৰদান কৰি আহিছে। দেশত চলিত বৰ্ষত অভিলেখ সংখ্যক 33,22,00,000 টন শস্য উৎপাদন কৰা হৈছে। বিগত বৰ্ষত এই পৰিমাণ 32,97,00,000 টন আছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ে অহা 1 জানুৱাৰীত ছাত্ৰ ছাত্ৰীৰ মাজত সদৌ অসম ভিত্তিত এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভাৰতীয় সংস্কৃতি, ঐতিহ্য আৰু সংগ্ৰহালয় বিষয়ক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই কুইজ প্ৰতিযোগিতা আয়োজন কৰা হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে 1 জানুৱাৰীৰ পুৱা 10 বজাত প্ৰতিযোগিতাৰ স্থান অসম ৰাজ্যিক সংগ্ৰহালয়ত শিক্ষানুষ্ঠানৰ পৰিচয় পত্ৰৰ সৈতে উপস্থিত হ'বলৈ বিভাগটোৱে অনুৰোধ জনাইছে। এটা দলত সৰ্বোচ্চ 2 অংশগ্ৰহণকাৰী থাকিব আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ বিনামূলীয়া হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। গুৱাহাটীৰ জালুকবাৰীত থকা অসম শিশু কল্যাণ সদনৰ বাৰ্ষিক সাধাৰণ সভাখন কালি সদনৰ সভাগৃহত অনুষ্ঠিত হয়। 1956 চনতে স্থাপন হোৱা এই সদনৰ কালিৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান উমেশ কুমাৰ উপস্থিত থাকে। অসম শিশু কল্যাণ সদনে যোৱা 68 বছৰে কৰি অহা কল্যাণমূলক কামসমূহৰ তেওঁ ভূয়সী প্ৰশংসা কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিশু সাহিত্যিক, সাহিত্য একাডেমী বঁটাপ্ৰাপক যুগলোচন দাসে শিশুসকলক পুথি অধ্যয়নত বিশেষ গুৰুত্ব দিবলৈ অনুৰোধ জনায়। তেওঁ সদনৰ শিশুসকলৰ লেখা আৰু চিত্ৰাংকন প্ৰকাশৰো ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে। সদনৰ সভাপতি পৰমেশ্বৰ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত আৱাসীসকলে যোগ, গীত, নৃত্য আদি পৰিৱেশন কৰে। শিশু কল্যাণ সমিতিৰ অধ্যক্ষ জিতুমণি দত্তই সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি সদনৰ উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়ায়। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰাজ্য চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযান পুনৰ আৰম্ভ। ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া অসম মন্ত্ৰীসভাৰ বৈঠক, ৰাজ্য চৰকাৰে অব্যাহত ৰখা বিকাশৰ 12 দিন কাৰ্যসূচীকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাল্য বিবাহ বিৰোধী অভিযান সম্পৰ্কীয় বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ ডঃ শৰ্মা চৰকাৰ, নিশাটোতে 345 গোচৰত গ্ৰেপ্তাৰ 431, দৈনিক জনভূমি কাকতে শদিয়াৰ পৰা ধুবুৰীলৈকে শ শ গোচৰ ৰুজু আৰক্ষীৰ 431 জনক গ্ৰেপ্তাৰ, বাল্য বিবাহৰ বিৰুদ্ধে হঠাৎ অভিযান, দ্য চেণ্টিনেল কাকতে চাইল্ড মেৰেজেছ উইল কাম টু এন এণ্ড বাই 2026 চি এম থাৰ্ড স্পেচিয়েল ড্ৰাইভ নেটছ 431% শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো অন্যান্য কাকতসমূহেও ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত হ'বলগীয়া অসম মন্ত্ৰীসভাৰ বৈঠক সম্পৰ্কীয় বাতৰিটো দৈনিক অসম অসমীয়া খবৰকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশজুৰি ভয়ংকৰ ৰূপ লোৱা চাইবাৰ অপৰাধৰ অন্যতম ঘাটিৰূপে গুৱাহাটী চিহ্নিত হোৱাৰ উদ্বেগজনক এটা খবৰ দৈনিক অগ্ৰদূত কাকতে সন্ত্ৰাস সৃষ্টিকাৰী ভুৱা ডিজিটেল এৰেষ্টৰ মূল অভিকেন্দ্ৰ গুৱাহাটী, গুৱাহাটীসহ দেশৰ 7টা স্থান হটস্পটৰূপে চিনাক্ত কৰি বিশেষ কোষ গঠন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান দ্য অৰ্ডাৰ অৱ মুবাৰক অল কবিৰ প্ৰদান কৰা তথা দুয়োখন ৰাষ্ট্ৰ সম্পৰ্কৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে সুদৃঢ় কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন আৰু দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অৰুণোদয় হিতাধিকাৰী আঁচনিৰ বাবে ৰেচন কাৰ্ড থাকিলে উপাৰ্জনৰ বেলেগ প্ৰমাণ পত্ৰ নালাগে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিটো অসমীয়া খবৰ আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ মৰমী কাশ্যপ। স্বাধীনতা সংগ্ৰামত প্ৰাণাহুতি দিয়া শ্বহীদ কনকলতাৰ জন্ম শতবাৰ্ষিকী কালি ৰাজ্যজুৰি পালন কৰা হয়। সদৌ অসম শ্বহীদ কনকলতা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ উদ্যোগত শিলচৰ চহৰৰ পৰা গহপুৰৰ বৰঙাবাৰীলৈ এটা মটৰচাইকেল সমদল, নলবাৰীৰ পৰা গুৱাহাটীলৈ আৰু লখিমপুৰ চহৰৰ পৰা গহপুৰলৈ শোভাযাত্ৰা আৰু মটৰচাইকেল সমদল উলিওৱা হয়। ইপিনে শতবৰ্ষ উদযাপন সমিতিৰ গুৱাহাটী শাখাৰ উদ্যোগত লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদৰ্শনী, আলোচনা সভা, বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সমাজকৰ্মী সুভাষ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰখনত বিশিষ্ট সমাজসেৱিকা তথা অধ্যাপিকা চন্দ্ৰলেখা দাস নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। ভাষণ প্ৰসংগত শ্ৰীমতী দাসে কনকলতাৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে বিচৰা বিভেদমুক্ত, শোষণহীন এখন সমাজ আজিও গঢ় লৈ উঠা নাই বুলি খেদ প্ৰকাশ কৰে। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱত দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে বি পি এফৰ বিজনী জিলা সমিতিৰ সপ্তম সাধাৰণ অভিৱৰ্তন অনুষ্ঠিত হয়। দলৰ সাংগঠনিক দিশ, আগন্তুক বৰ্ষত হ'বলগা বি টি চিৰ পৰিষদীয় নিৰ্বাচনৰ বিষয়ক লৈ এই সাধাৰণ অভিৱৰ্তন অনুষ্ঠিত হৈছে। কাৰ্যসূচীৰ অংশস্বৰূপে আবেলিৰ ভাগত বিজনী জিলা বি পি এফৰ সভাপতি ৰবিৰাম খাখলাৰীয়ে সভাপতিত্ব কৰা মুকলি সভাত বি পি এফৰ সভাপতি তথা বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মহিলাৰীয়ে বি টি চিৰ মুৰববী প্ৰমোদ বড়োক সমালোচনা কৰাৰ লগতে তেওঁ বি টি আৰ চুক্তিৰ দফা পালন কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ তোলে। মহিলাৰীয়ে আৰু কয় যে বিজনী মহকুমাৰ তিনিটা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত বি পি এফৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। জিলা বি পি এফৰ সপ্তম সাধাৰণ অভিৱৰ্তনৰ মুকলি সভাত হাগ্ৰামা মহিলাৰীৰ উপৰি বি পি এফৰ মহিলা গোটৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্মসহ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকাৰ লগতে বহুসংখ্যক দলীয় কৰ্মী সমৰ্থকে অংশগ্ৰহণ কৰে। ওদালগুৰি জিলাৰ টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সমাজসেৱক দীনবন্ধু ডেকাৰ কালি সন্ধিয়া বাৰ্ধক্যজনিত কাৰণত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। অবিভক্ত দৰং জিলাৰ হাজৰিকাপাৰাত জন্মগ্ৰহণ কৰা দীনবন্ধু ডেকাই গড়কাপ্তানী বিভাগৰ মুখ্য সহায়ক পদৰ পৰা অৱসৰ গ্ৰহণ কৰি সাহিত্য চৰ্চাত একাণপতীয়াকৈ মনোনিৱেশ কৰে। অসম সাহিত্য সভাৰ আজীৱন সদস্য ডেকাই 2009-10 বৰ্ষৰ টংলা সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। তেওঁ মানসী নামৰ কবিতা পুথি এখনো প্ৰকাশ কৰিছিল। তেওঁৰ বিয়োগত টংলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ উদ্যোগত তথা সংকল্প গোটৰ সহযোগত লখিমপুৰৰ বিহপুৰীয়াত যোৱা 21 ডিচেম্বৰত স্বাস্থ্য আৰু পৰিপুষ্টি মেলা 2024 অনুষ্ঠিত হয়। এই মেলাত মহিলা ঋতুস্ৰাৱজনিত স্বাস্থ্য সজাগতাৰ লগতে স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ সম্পৰ্কীয় কাৰ্যসূচীও সম্পন্ন হয় বুলি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনাইছে। ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাই কালি মহিলা ক্ৰিকেটত নতুন অভিলেখ গঢ়ে। বদোদৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত 91 ৰান কৰি মান্ধানাই 2024 বৰ্ষত সামগ্ৰিকভাৱে সংগ্ৰহ কৰা 1602 ৰানৰ জৰিয়তে দক্ষিণ আফ্ৰিকাৰ লৌৰা ৱালভাৰ্টৰ 1593 ৰান অতিক্ৰম কৰি একেটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰান কৰা খেলুৱৈৰূপে পৰিগণিত হয়। মাত্ৰ 37খন খেলতে খেলুৱৈগৰাকীয়ে এই অভিলেখৰ গৰাকী হৈছে। বতৰা বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 24.9 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 13.2 ডিগ্ৰী চেলছিয়াছ। আজি গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ কৈছো। ডিব্ৰুগড়ৰ অসম সচিবালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অসম মন্ত্ৰীসভাৰ বৈঠক। পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ 382খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 120 কোটি টকা মুকলি আৰু মহিলা ক্ৰিকেটত ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাৰ একেটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ হিচাপে নতুন অভিলেখ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি পুৱা 10 বজাত।